জিচয়া তেৰ অধ্যায়। বাবিলৰ বিষয়ে কোৱা ভাৱবাণী। আমোছৰ পুত্ৰ জিচয়াই কোৱা বাবিলৰ বিষয়ে ঘোষণা। তোমালোকে গছ গছনি নথকা পৰ্বতৰ ওপৰত এখন সংকেত পতাকা স্থাপন কৰা আৰু তেওঁলোকলৈ উচ্চধ্বনি কৰা। প্ৰধান লোকৰ দুৱাৰলৈ তেওঁলোক সোমাই যাবলৈ তোমাৰ হাত জোকাৰা। মই মোৰ পবিত্ৰকৃত লোকসকলক আদেশ দিলোঁ, হয় মই মোৰ ক্ৰুদ্ধ কাৰ্যকাৰী কৰিবলৈ মোৰ পৰাক্ৰমী লোক এনেকি গৰ্বেৰে উল্লাস কৰা সকলোকো মাতিলোঁ। বহু লোকৰ চিঞৰৰ দৰে পৰ্বতবোৰত বহু সংখ্যক লোকৰ শব্দ, বহু দেশ একলগ হৈ চিঞৰাৰ দৰে ৰাজ্যৰ প্ৰচণ্ড আলোড়ন। বাহিনীসকলৰ জিহুৱাই যুদ্ধৰ বাবে সৈন্যসকলক একত্ৰিত কৰিছে। তেওঁলোকে দূৰ দিগন্তৰ দেশৰ পৰা জিহুৱাৰ বিচাৰৰ অস্ত্ৰ শস্ত্ৰ সৈতে সমগ্ৰ দেশ ধ্বংস কৰিবলৈ আহিছে। জিহুৱাৰ সুদ বিচাৰৰ দিন অতি ওচৰ, সৰ্বশক্তিমান জনাৰ পৰা সৰ্বনাশ আহিছে। সেইকাৰণে সকলো হাত দুৰ্বল হ'ব আৰু প্ৰত্যেক হৃদয় দ্ৰব্য হ'ব। প্ৰসৱ কৰা মহিলাৰ দৰে তেওঁলোকে ভয় খাব, যন্ত্ৰণা পাব আৰু বেদনাই তেওঁলোকক গ্ৰাস কৰিব। তেওঁলোক ইজনে সিজনক দেখি আচৰিত হ'ব, তেওঁলোকৰ মুখ উজ্জ্বলি উঠিব। চোৱা, দেশ উচ্ছন্ন কৰিবলৈ আৰু তাৰ পৰা পাপীবোৰক বিনষ্ট কৰিবলৈ জিহুৱাৰ দিন খং আৰু প্ৰচণ্ড ক্ৰোধেৰে আহিছে। আকাশমণ্ডলৰ তৰা আৰু নক্ষত্ৰবোৰে নিজৰ দীপ্তি প্ৰকাশ নকৰিব। পুৱাৰ পৰা সূৰ্য আন্ধাৰেৰে আবৃত হ'ব আৰু চন্দ্ৰই দীপ্তি নিদিব। মই জগতখনক কুকাৰ্যৰ বাবে আৰু দুষ্টবোৰক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম। মই অহংকাৰীবোৰৰ দৰ্প শেষ কৰিম আৰু কঠিন হৃদয়ৰ লোকসকলৰ অহংকাৰ নাশ কৰিম। মই মানুহক শুদ্ধ সোণতকৈ আৰু মনুষ্যক উফিৰৰ শুদ্ধ সোণতকৈও দুৰ্লভ কৰিম। এই হেতুকে মই আকাশমণ্ডলক কপাম আৰু বাহিনীসকলৰ জিহুৱাৰ ক্ৰোধত আৰু তেওঁৰ প্ৰচণ্ড খঙৰ দিনত পৃথিৱী জোকাৰ খাই স্থানান্তৰিত হ'ব। খেদা খোৱা হৰিণৰ বা ৰখীয়া নথকা মেৰ ছাগৰ দৰে তেওঁলোক প্ৰতিজনে নিজৰ দেশলৈ পলাই যাব। বিচাৰি পোৱা প্ৰতিজনকে হত্যা কৰা হ'ব আৰু বন্দী কৰা প্ৰতিজনকে তৰোৱালেৰে বধ কৰা হ'ব। তেওঁলোকৰ চকুৰ আগতে তেওঁলোকৰ কেঁচুৱাবোৰক দলিয়াই দুখৰ দুখৰ কৰিব। তেওঁলোকৰ ঘৰবোৰ লুট কৰা হ'ব আৰু তেওঁলোকৰ মহিলাসকলক ধৰ্ষণ কৰা হ'ব। চোৱা, ৰূপ গণ্য নকৰা আৰু শুনতো সন্তুষ্ট নোহোৱা লোকসকলক আক্ৰমণ কৰিবলৈ মই মাদিয়াসকলক উচতাম। তেওঁলোকৰ ধনুকাৰ ডেকাসকলক বিন্ধিব। তেওঁলোকে শিশুবোৰক দয়া নকৰিব আৰু সন্তানসকলক কৃপাদৃষ্টি নকৰিব। আৰু বাবিল, যি ৰাজ্যবোৰৰ প্ৰশংসিত, যাৰ ঐশ্বৰ্যত কলদিলিয়াই অহংকাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদুম আৰু ঘমুৰাৰ দৰে হ'ব। সেয়ে ই কেতিয়াও নিবাস স্থান নহ'ব আৰু পুৰুষে পুৰুষে কোনেও তাত বাস নকৰিব। আৰবী লোকসকলেও তাত তম্বু নতৰিব বা ভেড়া ৰখীয়াসকলেও সেই ঠাইত নিজৰ জাকক নোহোৱাব। কিন্তু মৰুভূমিৰ বনৰীয়া জন্তুৱে তাত বাস কৰিব। তেওঁলোকৰ ঘৰবোৰ ফেঁচাৰে পৰিপূৰ্ণ হ'ব আৰু সেই ঠাইত উট পক্ষীয়ে আৰু বনৰীয়া ছাগলীবোৰে জঁপিয়াব। তেওঁলোকৰ দুৰ্গবোৰত ৰাং কুকুৰ আৰু মনুহৰ অট্টালিকাবোৰত শিয়ালে চিঞৰিব। তেওঁ সময় ওচৰ চাপিছে আৰু তেওঁ দিনবোৰ বিলম্ব নকৰিব।